চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার ত্রাণকর্তা মহান প্রভু যীশুর নামত আপনাকে ভক্তিবচন অনুষ্ঠানলৈ স্বাগতম জানাইছো। এয়া মুকলি কৰিছো ঈশ্বৰৰ জীৱিত বাক্যৰ ধাৰাবাহিক অনুষ্ঠান ভক্তিবচন। আপোনাৰ জীৱনত যদি শান্তি পাব বিচাৰে, তেন্তে এয়া ঈশ্বৰৰ বাক্যৰ শান্তনা বাক্য ভক্তিবচন। গতিকে আহক আজিৰ শিক্ষা শুনো।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আপোনাৰ ভালনে বাৰু? আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। প্ৰিয় শ্ৰোতা, আপুনি বাৰু আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছেনে? আমি বাৰু এতিয়া বাইবেলৰ কোনখন পুস্তকৰ অধ্যয়ন চলাই আছোঁ আপোনাৰ মনত আছেনে? আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ যীহোশুৱাৰ পুস্তক নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ, নহয় জানো? এই অনুষ্ঠান শুনি আপুনি বাৰু কেনে পাইছে? আশা কৰোঁ আপুনি আমাৰ এই অনুষ্ঠান নিয়মিতভাৱে শুনি আছে। শুনি কেনে পাইছে আমালৈ লিখি জনাবচোন। আমাৰ ঠিকনা ভক্তিবচন, টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100001। ভক্তিবচন, টি ডব্লিউ আৰ ইণ্ডিয়া, পোষ্টবক্স নম্বৰ 70, গুৱাহাটী 78100001। আমাৰ ৱেবছাইট www.radio882.com। আমালৈ চিঠি পত্ৰ লিখোঁতে আপোনাৰ সম্পূৰ্ণ নাম আৰু ঠিকনা যেন স্পষ্টকৈ লিখি পঠিয়ায়। আহকচোন এতিয়া আমি কণ্টেক্ট প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ। হওক, স্বৰ্গত থকা অসীম দয়ালু পিতৃ ঈশ্বৰ, তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ তুমি যে আমাক আকৌ এটা সুযোগ দিছা, তাৰ কাৰণে তোমাক ধন্যবাদ জনাইছোঁ। প্ৰভু, তোমাৰ বাক্য তুমিয়েই আমাক বুজাই দিয়া। আমাৰ মৰমৰ শ্ৰোতাসকলৰ আগত তুমি নিজকে স্পষ্ট ৰূপত প্ৰকাশ কৰা, তেওঁলোকৰ জীৱনত তোমাৰ প্ৰেম, তোমাৰ অনুগ্ৰহ প্ৰকাশ পাই উঠিবলৈ দিয়া, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছোঁ। আমেন। প্ৰিয় শ্ৰোতা, যোৱা অনুষ্ঠানত আমি যীহোশুৱাৰ পুস্তকখনৰ 8 অধ্যায়টোলৈকে আলোচনা কৰিছিলোঁ। গতিকে আজি আমি 9 অধ্যায়ৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিব খুজিছোঁ। আপোনাৰ হাতত যদি বাইবেল আছে অনুগ্ৰহ কৰি চাই যাব। ইতিমধ্যে ইছৰাইলে প্ৰতিজ্ঞৰ দেশখনৰ 2 নগৰ নিজৰ আধিপত্যলৈ আনিলে। এতিয়া তেওঁলোকে 3 নগৰৰ ফালে আগবাঢ়িব ধৰিছে। যীহোশুৱাই ইছৰাইলক নেতৃত্ব দি প্ৰতিজ্ঞাৰ দেশখন অধিকাৰ কৰি ল'বলৈ ধৰোঁতে সন্মুখীন হোৱা 3 শত্ৰু হৈছে জিৰিহু, অয় আৰু গিবিয়নীয়াবিলাক। ইতিমধ্যে জিৰিহু আৰু অয় হাত কৰি ল'লে, সন্মুখত আছে এতিয়া গিবিয়নীয়াবিলাক। ইছৰাইলে সন্মুখীন হোৱা এই 3 শত্ৰুৱে খ্ৰীষ্টীয় বিশ্বাসীসকলৰ 3 প্ৰধান শত্ৰুক আঙুলিয়াই দিয়ে। সেয়া হৈছে জগত, মাংস আৰু ছয়তান। জিৰিহুৰে জগতখনক, অয় নগৰখনেৰে মাংসক আৰু এই গিবিয়নীয়াবিলাকেৰে ছয়তানক বুজোৱা হৈছে। আপুনি যীহোশুৱাৰ যুদ্ধ কৌশলটো মনত পেলাওকচোন প্ৰিয় শ্ৰোতা। দেশখনৰ মাজভাগত থকা জিৰিহু নগৰখন আগতে হাত কৰি ল'লে, যাতে দেশখনৰ সমূহীয়া শক্তি ভাগ ভাগ হৈ যায়। আৰু সেইদৰেই হ'ল। মাজৰ জিৰিহু নগৰখন অধিকাৰ কৰি লোৱাত অয় নগৰখন উত্তৰফালে আৰু গিবিয়নীয়াবিলাকৰ মিত্ৰ জোঁটটো দক্ষিণফালে বেলেগ বেলেগ হৈ পৰিল। সেই যুদ্ধ কৌশলেৰেই অয় নগৰখনো হাত কৰি লোৱাৰ পিছত এতিয়া ইছৰাইল গিবিয়নীয়াবিলাকৰ ফালে ধাৱমান হৈছে। কিন্তু এই গিবিয়নীয়াবিলাক বৰ চতুৰ আছিল, সেই বিষয়ে আমি অলপ পিছতেই জানিব পাৰিম। 9 অধ্যায়ৰ পৰা পাঠ কৰি দিছোঁ প্ৰথম পদ দুটা। জৰ্দনৰ সিপাৰে থকা সকলো ৰজাবিলাকে পৰ্বতীয়া অঞ্চলত আৰু নিম্নভূমিত বসতি কৰা আৰু লিবানুনৰ সন্মুখলৈকে মহাসমুদ্ৰৰ গোটেই পাৰত বসতি কৰা হিত্তিয়া, ইমুৰিয়া, কনানিয়া, পৰিজ্যা, হিব্বিয়া আৰু জিবুচিয়াবিলাকৰ ৰজাবিলাকে এই কথা শুনি সকলোৱে এক মনেৰে যীহোশুৱাৰ আৰু ইছৰাইলৰ লগত যুদ্ধ কৰিবলৈ গোট খালে। নিঃসন্দেহে এই ৰজাসকলে ইছৰাইলৰ বিৰুদ্ধে এক হৈ যুদ্ধ কৰিবলৈ পৰিকল্পনা কৰিছিল, কিন্তু কিবা এটা কাৰণত তেওঁলোক যেন এক হ'ব পৰা নাছিল। সেইকাৰণে তেওঁলোকে ইছৰাইলক বাধা দি ৰাখিব পৰা নাছিল। ফলত গিবিয়নীয়াবিলাকৰ চিন্তা সলনি হৈছিল। তেওঁলোকে এতিয়া যুদ্ধ কৰাৰ কথা ভবা নাছিল, কেনেকৈ একতা গঢ়িব পাৰি তালৈহে চিন্তা কৰিছিল। 3 নম্বৰ পদৰ পৰা 9 নম্বৰ পদলৈকে পঢ়ি দিছো। কিন্তু জিৰিহু আৰু অয়লৈ জিহুচুৱাই কৰা কাৰ্যবোৰৰ কথা যেতিয়া গিবিয়ন নিবাসীবিলাকে শুনিলে, তেতিয়া সিহঁতে চল কৰিলে, অৰ্থাৎ সিহঁতে ৰজাৰ কটকীৰ বেশ ধৰি নিজ নিজ গাধবোৰৰ ওপৰত পুৰণি থৈলা আৰু দ্ৰাক্ষাৰস ৰখা পুৰণি ফটা চিটা আৰু গাঁঠি দিয়া ছালৰ মুঠবোৰ বুজাই দিলে, আৰু ভৰিত টাপলি মৰা পুৰণি জোতা, গাত পুৰণি কাপোৰ পিন্ধিলে, আৰু সিহঁতে বাটৰ নিমিত্তে লোৱা আটাই পিঠা শুকান আৰু ভেঁকুৰা লগা আছিল। পাছে সিহঁতে গিলগলত থকা চাউনীলৈ যিহুচুৱাৰ গুৰিলৈ গৈ তেওঁক আৰু ইছৰাইল লোকবিলাকক ক'লে, আমি দূৰদেশৰ পৰা আহিছোঁ, এতেকে তোমালোকে এতিয়া আমাৰ সৈতে এটি নিয়ম স্থিৰ কৰা। তাতে ইছৰাইল লোকবিলাকে সেই হিব্ৰীহঁতক ক'লে, কিজানি তহঁত আমাৰ মাজতে আছ, সেয়ে হ'লে আমি তহঁতৰে সৈতে কেনেকৈ নিয়ম স্থিৰ কৰিব পাৰোঁ। তাতে সিহঁতে যিহুচুৱাক ক'লে, আমি আপোনাৰ বন্দী। তেতিয়া যিহুচুৱাই সুধিলে, তহঁত কোন, ক'ৰ পৰা আহিছ? তাতে সিহঁতে তেওঁক ক'লে, আপোনাৰ ঈশ্বৰ যিহুৱাৰ নাম শুনি আপোনাৰ বন্দীবোৰৰ বহুত দূৰদেশৰ পৰা আহিছোঁ, কিয়নো তেওঁৰ যশস্যা আৰু মিছৰ দেশত কৰা তেওঁৰ সকলো কৰ্ম। আপুনি হয়তো বুজিব পাৰিছেই যে এই গিবিয়নীয়বিলাক ইমান সহজ লোক নাছিল, অতি চতুৰ আৰু মিছা কথা কোৱাত পাকৈত লোক আছিল। তেওঁলোকে ইতিমধ্যে জিৰিহু আৰু অয়ৰ অৱস্থা দেখিলে, আ কৰিলে গৰ্ভ দেখা পোৱা লোকৰ দৰেই তেওঁলোকে পৰৱৰ্তী অৱস্থাটো বুজি পালে, সেইকাৰণে চল কৰি মৃত্যুৰ পৰা বাচি থকাৰ উপায় এটা কৰাই ঠিক বুলি বুজিলে। তেওঁলোকে নিজৰ পেটৰ কথা লুকুৱাই ৰাখি যিহুচুৱাৰ মন কোমলাবলৈ এই বুলি কৈছিল যে তেওঁলোকে জীৱিত আৰু সত্য ঈশ্বৰক উপাসনা কৰিবলৈ বিচাৰে। আচলতে তেনেকুৱা নাছিল, তেওঁলোকৰ প্ৰাণ যাতে বচাব পাৰে তাৰ বাবে ইছৰাইলৰ সৈতে সন্ধি পাতিবলৈ এয়া এক চল মাত্ৰ আছিল। তেওঁলোকৰ এই ফাণ্ডত যিহুচুৱাই বৰ সহজে ধৰা দিলে। তেওঁলোকৰ মনোভাৱটো যিহুচুৱাই বুজি পাব নোৱাৰিলে, হয়তো চেষ্টাও নকৰিলে। আনকি তেওঁলোকৰ মাজত হ'বলৈ ধৰা এই মিত্ৰতা ঈশ্বৰে বিচাৰে নে নাই তালৈকেও যিহুচুৱাই মন নকৰিলে। আমি ইতিমধ্যে পাই আহিছো যে জগতখন কেৱল বিশ্বাসেৰে জয় কৰিব পাৰি, আৰু মাংসক জয় কৰিবলৈ হ'লে আমি নিজৰ দুৰ্বলতাবোৰ স্বীকাৰ কৰি ঈশ্বৰৰ সন্মুখত পাপ স্বীকাৰ কৰি ঈশ্বৰৰ আত্মাক অগ্ৰাধিকাৰ দিব লাগে। পিছে আমাৰ তৃতীয়জন শত্ৰু ছয়তানক আমি কেনেকৈ জয় কৰিব পাৰোঁ? আমি আগতেই কৈ আহিছো যে গিবিয়নীয়াবিলাকেৰে ছয়তানক বুজোৱা হৈছে। এই গিবিয়নীয়াবিলাক অতি চতুৰ আছিল, তেওঁলোকৰ চল চক্ৰান্তবোৰ বুজি পোৱা ইমান সহজ নহয়। এনে এক শত্ৰুৰ আগত কেনেকৈ থিয় দিব লাগে সেয়া আমি ইফিচিয়া 6:11 এইদৰে পাইছো। ছয়তানৰ নানাবিধ কুকল্পনাৰ সন্মুখত থিৰে থাকিবলৈ সমৰ্থ হ'বৰ কাৰণে ঈশ্বৰৰ আটাই সাজ পিন্ধা। 10:11 পঢ়ি গ'লে আমি দেখিবলৈ পাওঁ যে ইছৰাইল এই গিবিয়নীয়বিলাকৰ প্ৰতি বৰ সতৰ্ক নাছিল। তেওঁলোকে ইহঁতৰ চল চক্ৰান্তবোৰ বুজি পোৱা নাছিল, তেওঁলোক সাৱধান হোৱা উচিত আছিল। সেইদৰে আজি খ্ৰীষ্টীয় বিশ্বাসীসকলো ছয়তানৰ সকলো চাতুৰিবোৰৰ প্ৰতি অতি সতৰ্ক হোৱা উচিত, কিয়নো তেজ আৰু মাংসেৰে সৈতে আমাৰ মালযুদ্ধ হোৱা নাই, কিন্তু আধিপত্য, ক্ষমতা, এই অন্ধকাৰৰ জগতপতি আৰু স্বৰ্গীয় ঠাইবোৰত দুষ্টতাৰ আত্মিক দলবোৰে সৈতে হৈছে। ইফিচিয়া 6:12 সঁচাকৈয়ে আমাৰ এই শত্ৰুজন তেজ আৰু মাংসৰ শত্ৰু নহয়, ই আমাৰ এক আত্মিক শত্ৰু। সি হৈছে ছয়তান। সি সদায়েই আমাক তাৰ পিছে পিছে নিবলৈ চেষ্টা কৰিছে, চলে বলে কৌশলে যিকোনো উপায়েৰে সি আমাক তাৰ দাস কৰি ল'বলৈ উঠি পৰি লাগি থাকে। কিন্তু আমাৰ মাজৰ বহুতেই তাৰ এই চল চক্ৰান্তবোৰ বুজি নাপায় বা সজাগ নহয়, তাৰ কুপৰিকল্পনাবোৰ বুজিবলৈ যত্নপৰ নহয়। এজন খ্ৰীষ্টীয় বিশ্বাসীৰ বাবে ই এক দুৰ্ভাগ্যজনক বিষয়। তেন্তে কেনেকৈনো আমি এই শত্ৰুক পৰাভূত কৰিব পাৰিম? যাকোব 4:7 এইদৰে কোৱা হৈছে, এতেকে তোমালোক ঈশ্বৰৰ বশীভূত হোৱা, কিন্তু ছয়তানক প্ৰতিৰোধ কৰা, তাতে সি তোমালোকৰ পৰা পলাই যাব। প্ৰিয় শ্ৰোতা, প্ৰথম কথাটো হৈছে আমি নিজকে সম্পূৰ্ণভাৱে ঈশ্বৰত সমৰ্পণ কৰা। তেওঁ যে প্ৰতিটো মুহূৰ্ততেই আপোনাৰ লগতেই চলা ফুৰা কৰি আছে সেই কথা অনুভৱ কৰিব লাগিব। আমি তেওঁৰ গাতে গা লগাই চলিব লাগে। আপুনি যদি কোনো গুপুত পাপত লিপ্ত হৈ আছে তেন্তে ভাবি চাওক, সেই সময়ত আপোনাৰ লগত যদি কোনো বন্ধু বা কোনো লোক থাকিলেহেঁতেন তেন্তে সেই কাৰ্যত ব্যস্ত হ'লহেঁতেন নে? কেতিয়াও নহ'লহেঁতেন, নহয় জানো? সোঁৱৰণ কৰক, সেই বন্ধুজন বা সেই লোকজনৰ দৰে আপোনাৰ ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্ট আপোনাৰ সন্মুখত বহি আছে। তেন্তে আপুনি কেনেকৈ পাপ কাৰ্যটো কৰিব? আপুনি সেই কাৰ্য এৰিবলৈ বাধ্য হ'ব। তেনেকৈয়ে আপুনি জয়ী হ'ব পাৰিব। আজি এই সময়ত আমাৰ খ্ৰীষ্টীয় বিশ্বাসী ভাই ভনী সকলোৱে যদি এই অনুভৱটো সদায় নিজৰ মনত সজীৱ কৰি ৰাখিব পাৰিলেহেঁতেন কিমান যে ভাল হ'লহেঁতেন। দুখৰ বিষয়, অনেকে সেই অনুভৱ নিজৰ মনত জগাই ৰাখিব পৰা নাই। ছয়তানে বিবিধ চল চক্ৰান্তৰে বিশ্বাসীসকলক ভুৱা দি চলাই আছে। তেওঁলোকে সেইবোৰ চালি জাৰি চাবলৈ চেষ্টা কৰা নাই। প্ৰিয় শ্ৰোতা, আমি ছয়তানক প্ৰতিৰোধ কৰিবই লাগিব। তাৰ সৈতে মিত্ৰতা স্থাপন কৰা মানেই বিপদ। ইছৰাইলে সেই কথা বুজি নাপাই গিবিয়নীয়াবোৰৰ সৈতে সন্ধি পাতিলে। কিন্তু যেতিয়া গিবিয়নীয়াবিলাকৰ মিছা কথাবোৰ ওলাই পৰিল, তেতিয়াও ইছৰাইলে তেওঁৰে সৈতে স্থাপন কৰা বন্ধুত্বক সন্মান কৰিছিল। দহ নম্বৰ পদৰ পৰা ওঠৰ নম্বৰ পদলৈকে আপুনি নিজেই পঢ়ি চাব। এতিয়া আমি তাৰ পিছৰ পদ দুটা পঢ়ি দিছোঁ, ঊনৈছ আৰু বিশ নম্বৰ পদ। ঊনৈছ আৰু বিশ নম্বৰ পদত এনেদৰে লিখা আছে, কিন্তু আটাই অধ্যক্ষবিলাকে মণ্ডলীৰ সকলোকে ক'লে, আমি সিহঁতলৈ ইছৰাইলৰ ঈশ্বৰ যিহোৱাৰ নামেৰে শপত খালোঁ, এইকাৰণে আমি এতিয়া সিহঁতক চুব নোৱাৰোঁ। আমি সিহঁতৰ আগত যি শপত খালোঁ আমি তাক কৰিম, আমি সিহঁতক জীয়াই ৰাখিম, নহ'লে সিহঁতৰ আগত শপত খোৱাৰ কাৰণে আমালৈ ক্ৰোধ জন্মিব। যেনেকুৱা পৰিস্থিতিতেই লাগিলে সেই মিত্ৰতা স্থাপিত হওক, সেই সময়ত শপত বোলা বস্তুটোক বৰ গুৰুত্ব দিয়া হৈছিল। কোনোবাই এই লোকসকলক সভ্যতাহীন বুলি ক'ব পাৰে, কিন্তু এই লোকসকলৰ মুখৰ কথাৰ বৰ মূল্য আছিল। ঈশ্বৰে তেনেকুৱা এটা অৱস্থা এই পৃথিৱীত আজিও আশা কৰে। একৈশ নম্বৰ পদৰ পৰা সাতাইশ নম্বৰ পদলৈকে আপোনালোকৰ বাবে এৰিছোঁ, আপোনালোকে নিজেই পঢ়ি চাব। আমি ইয়াত এইদৰে পাওঁ যে ইছৰাইলৰ শপতৰ প্ৰতি থকা সন্মানৰ কাৰণে গিবিয়নীয়াবিলাকক বধ নকৰি বন্দী কামত খটুৱাবলৈ ঠিক কৰা হ'ল। এতিয়া আমি দহ নম্বৰ অধ্যায়টোৰ ফালে আগবাঢ়িছোঁ। দহ নম্বৰ অধ্যায়টোৰ প্ৰথম পদৰ পৰা চৈধ্য নম্বৰ পদলৈকে আজিৰ অনুষ্ঠানত আমি আলোচনা কৰিবলৈ লৈছোঁ। এই দহ নম্বৰ অধ্যায়ত ইছৰাইলে প্ৰতিজ্ঞাৰ দেশখনৰ দক্ষিণ অঞ্চলটো আক্ৰমণ কৰোঁতে পাঁচজন ৰজাক পৰাজয় কৰা আৰু সূৰ্যটো একে ঠাইতে স্থিৰ হৈ ৰোৱা ঘটনাটো পঢ়িবলৈ পাওঁ। যিহুছুৱাই এই অঞ্চলটো আক্ৰমণ কৰোঁতে একেলগে পাঁচজন ৰজাক পৰাস্ত কৰে। তেওঁলোক আছিল মক্কেদা, লাখিছ, লিবনা, ইগলুন, হিব্ৰুন আৰু দবিৰ। এই দিনটোৱেই আছিল আটাইতকৈ দীঘলীয়া দিন। এই দিনটোৰ বিষয়ে কোনো কোনো লোকে উল্লেখেই কৰিব নোখোজে, প্ৰায়েই ইয়াক আওকাণ কৰি চলিব বিচাৰে। কিছুমানে আকৌ ইয়াক কবিতা বুলিহে ভাবে, তেওঁলোকে এই বিষয়টোত থকা আচল অৰ্থ বিচাৰি চাবলৈ মনেই নকৰে। পৃথিৱীখন স্থিৰ হৈ একে ঠাইতে ৰৈ থকাত দিনটো দীঘল হৈছিল, কিন্তু ইয়াৰ আঁৰত থকা আশ্চৰ্য কৰ্মকাৰীজনক তেওঁলোকে চিনিবলৈ চেষ্টা নকৰে, বৰং ইয়াক মিছা কথা বুলিহে মন্তব্য কৰে। কিছুমানে ইয়াক আওপকীয়াকৈ এটা আশ্চৰ্য কৰ্ম বুলি কয়। তেওঁলোকৰ এই মন্তব্য এই অধ্যায়টোৰ তেৰ নম্বৰ পদটোত নিৰ্ভৰ কৰে। কোনো কোনোৱে এইদৰেও মন্তব্য কৰে যে ঈশ্বৰে সেইদিনা গোটেই সৌৰ নিয়মটোকেই স্তব্ধ কৰি দিছিল। তেইছ ঘণ্টা বিশ মিনিট সময়ৰ সেই দিনটো আটাইতকৈ দীঘলীয়া দিন আছিল। সাধাৰণতে এটা দিনত বাৰ ঘণ্টা থাকে, কিন্তু সেই দিনটো আছিল আন দিনবিলাকৰ দুগুণ সময়, সম্পূৰ্ণ দুগুণ হ'বলৈ বাকী থকা চল্লিছ মিনিট সময় আমি দ্বিতীয় ৰাজাৱলীৰ বিশ নম্বৰ অধ্যায়ৰ আঠ নম্বৰ পদৰ পৰা এঘাৰ নম্বৰ পদত পাম। হিজকিয়াৰ জীৱনকাল বঢ়াই দিয়াৰ চিন হ'বলৈ যেতিয়া সূৰ্যটো দহ খাপ পিছুৱাই গৈছিল তেতিয়া এই চল্লিছ মিনিট সময় বাঢ়ি গৈছিল। কোনো কোনোৱে আকৌ এই বুলিও ক'ব খোজে যে সূৰ্যই সেইদিনা একেৰাহে পোহৰ দি থাকোঁতে তাৰ উত্তাপ বেছি নহ'বৰ বাবে ঈশ্বৰে ইয়াক আঁৰ কৰি থৈছিল, কাৰণ যীহুছুৱাক সেই সময়ত যেনেকৈ সময়ৰ আৰু পোহৰৰ বেছি প্ৰয়োজন হৈছিল সেইদৰে সূৰ্যৰ উত্তাপ কমকৈ বিচাৰিছিল যাতে যুদ্ধ কৰোঁতে অসুবিধা নহয়। মুঠতে অনেকৰ অনেক মত। অৱশ্যে এই শেষৰ বক্তব্য দুটাৰ সৈতে আমিও একমত হ'বলৈ মন যায়। ঠিকেই, যীহুছুৱাক সেইদিনা পোহৰ বেছিকৈ আৰু উত্তাপ কমকৈ প্ৰয়োজন আছিল, সেইকাৰণে ঈশ্বৰে সূৰ্যটোক ঢাকি ধৰিছিল আৰু পৃথিৱীখন লাহে লাহে ঘূৰাইছিল, ফলত দিনটো দীঘল হৈছিল, পোহৰ আছিল আৰু উত্তাপ কম হৈছিল। বাৰু এতিয়া আহকচোন অধ্যায়টোৰ মাজলৈ সোমাই যাওঁ হওক। এই অধ্যায়টোৰ মূল বিষয়বস্তুটো হৈছে গিবিয়নীয়াবিলাকৰ সৈতে যীহুছুৱাই কৰা মিত্ৰতা। ইতিমধ্যে এই কথা অতি ফৰকাল হৈ পৰিছে যে গিবিয়নীয়াবিলাকৰ সৈতে কৰা এই মিত্ৰতা ঠিক হোৱা নাছিল। বাৰু এতিয়া আমি পাঠ কৰি দিম দহ নম্বৰ অধ্যায়ৰ প্ৰথম পদ চাৰিটা। পাছে জিৰচালেমৰ অদুনিচেদক ৰজাই যেতিয়া শুনিলে যে যীহুচুৱাই অয়ক হাত কৰি তাক নিঃশেষে বিনষ্ট কৰিলে, জিৰিহু আৰু তাৰ ৰজালৈ যেনেকৈ কৰিছিল, অয় আৰু তাৰ ৰজালৈকো তেনেকৈ কৰিলে, আৰু গিবিয়ন নিবাসীবিলাকে ইছৰাইলৰ সৈতে সন্ধি স্থাপন কৰি তেওঁবিলাকৰ মাজত থকা হ'ল, তেতিয়া তেওঁ আৰু তেওঁৰ প্ৰজাবিলাকে অতিশয় ভয় পালে। কিয়নো গিবিয়ন ৰাজধানীৰ নিচিনা এখন ডাঙৰ নগৰ, অয়তকৈও বৰ, আৰু তাৰ লোকবিলাকো বীৰ পুৰুষ। এই হেতুকে জিৰচালেমৰ অদুনিচেদক ৰজাই হিব্ৰুনৰ হোহম ৰজাৰ, জৰ্মুতৰ পিৰাম ৰজাৰ, লাখিছৰ জাফিয়া ৰজাৰ আৰু ইগলুনৰ দবিৰ ৰজাৰ গুৰিলৈ মানুহ পঠাই এই কথা ক'লে, আহা মোৰ লগ লৈ আহি মোক সহায় কৰা, আমি গিবিয়নীয়াহঁতক আঘাত কৰোঁগৈ, কিয়নো সিহঁতে যীহুচুৱা আৰু ইছৰাইলৰ সন্তানবিলাকৰ সৈতে সন্ধি পাতিলে। গিবিয়নীয়াসকলে ইছৰাইলৰ সৈতে সন্ধি পতাৰ কথাত এই অদুনিচেদক ৰজাৰ বুকু কপিল, বুজি পালে যে এনে এটা সময়ত অকলে যুদ্ধ কৰা সম্ভৱ নহ'ব, সেয়েহে তেওঁ আন আন এই ৰজাকেইজনৰ লগত একেলগে লগ লাগি যুদ্ধ কৰিব বিচাৰিছিল। পাঁচ নম্বৰ পদ, তাতে জিৰচালেমৰ ৰজা, হিব্ৰুনৰ ৰজা, জৰ্মুতৰ ৰজা, লাখিছৰ ৰজা আৰু ইগলুনৰ ৰজা, ইমুৰিয়াহঁতৰ এই পাঁচজন ৰজাই গোট খাই নিজ নিজ সকলো সৈন্যৰে সৈতে ওলাই গৈ গিবিয়নৰ সন্মুখত চাউনি পাতি তাৰ বিৰুদ্ধে যুদ্ধ কৰিলে। সন্মুখত এই ৰজাবিলাকৰ ৰণচালী দেখি এই গিবিয়নীয়াবিলাকে বাৰু কি কৰিছিল? ছয় নম্বৰ পদত চাওক, তাতে গিবিয়নৰ লোকবিলাকে গিলগলৰ চাউনিলৈ যীহুচুৱাৰ গুৰিলৈ মানুহ পঠাই ক'লে, আপুনি আপোনাৰ এই বন্দীবিলাকৰ পৰা হাত নুগুচাব, আমাৰ ওচৰলৈ বেগাই আহি আমাক ৰক্ষা কৰক আৰু আমাক সহায় কৰক, কিয়নো পৰ্বত নিবাসী ইমূৰীয়াবিলাকৰ আটাই ৰজাবোৰে আমাৰ বিৰুদ্ধে গোট খালেহি। গিবিয়নীয়াসকলেও মূৰে কপালে হাত দি বহি থকা নাছিল, তেওঁলোকেও যীহুচুৱাৰ গুৰিলৈ মানুহ পঠিয়াই সহায় ভিক্ষা কৰিছিল। সাতৰ পৰা ন নম্বৰ পদ, তাতে যীহুচুৱাই সকলো যোদ্ধাৰু আৰু বলৱান বীৰ পুৰুষবিলাকক লগত লৈ গিলগলৰ পৰা যাত্ৰা কৰিলে, আৰু যীহুৱাই যীহুচুৱাক ক'লে, তুমি সিহঁতলৈ ভয় নকৰিবা, কিয়নো মই সিহঁতক তোমাৰ হাতত দিলোঁ, সিহঁতৰ কোনেও তোমাৰ আগত থিয় হ'ব নোৱাৰিব। পাছে যীহুচুৱা অকস্মাতে সিহঁতৰ গুৰিত ওলালগৈ, কিয়নো তেওঁ গিলগলৰ পৰা উৰে ৰাতি গৈ আছিল। আমি ভাবোঁ যীহুচুৱাই এই গিবিয়নীয়াসকলক সহায় কৰিবলৈ অহাৰ দুটা কাৰণ আছিল। এটা আছিল তেওঁলোকৰ সৈতে কৰা মিত্ৰতা, বোধ কৰোঁ এই মিত্ৰতাৰ কাৰণে যীহুচুৱাৰ মনত কৰ্তব্যবোধ জাগি উঠিছিল। আন এটা কাৰণ আছিল দেশখনৰ সকলো শত্ৰুবোৰক একেবাৰে মুখিমূৰ কৰিবলৈ তেওঁক আজ্ঞা কৰা হৈছিল। এই ৰজাবিলাকক আক্ৰমণ কৰিবলৈ তেওঁ আকস্মিকতাৰ পথ গ্ৰহণ কৰিছিল, হঠাতে উপস্থিত হৈ আক্ৰমণ কৰি শত্ৰুক নাশ কৰাৰ পথটোকেই তেওঁ বাছি লৈছিল। দহ পদ আৰু এঘাৰ পদ পঢ়িলে আমি ঈশ্বৰৰ আন এটা মহাপ্ৰতাপী কাৰ্য দেখিবলৈ পাওঁ। ঈশ্বৰে এই ৰজাবিলাকক ইছৰাইলৰ সন্মুখত পৰাস্ত কৰিলে। ঈশ্বৰে নিজেই ইছৰাইলৰ পক্ষে যুদ্ধ কৰিছিল। পদ দুটা আপুনি নিজেই পঢ়ি ল'ব। এতিয়া বাৰ নম্বৰ পদৰ পৰা চৈধ্য নম্বৰ পদলৈকে পাঠ কৰি দিছোঁ। সেই কালত যীহুৱাই ইছৰাইলৰ সন্তানবিলাকৰ হাতত ইমূৰীয়াবিলাকক সমৰ্পণ কৰা দিনা যীহুচুৱাই যীহুৱাক ক'লে, তেওঁ ইছৰাইলৰ সাক্ষাতে ক'লে, হে সূৰ্য, তুমি গিবিয়নৰ ওপৰত ৰৈ থাকা, আৰু হে চন্দ্ৰ, তুমি অয়ালুনৰ উপত্যকাৰ ওপৰত থাকা। তাতে যেতিয়ালৈকে লোকবিলাকে নিজৰ শত্ৰুবোৰক প্ৰতিফল নিদিলে তেতিয়ালৈকে সূৰ্য স্থগিত হ'ল আৰু চন্দ্ৰও ৰৈ থাকিল। এই কথা জানো যাচেৰ পুস্তকত লিখা নাই, এইদৰে সূৰ্য আকাশৰ মাজ ঠাইত থিৰে থাকি প্ৰায় সম্পূৰ্ণ একদিন মাৰ যাবলৈ বেগ নকৰিলে। ইয়াৰ পূৰ্বে কি পাছে যীহুৱাই যে মনুষ্যৰ বাক্যলৈ এইদৰে কাণ দিলে এনে আৰু কোনোদিন হোৱা নাই, কিয়নো যীহুৱাই ইছৰাইলৰ পক্ষে যুদ্ধ কৰিছিল। আমি ইতিমধ্যে এই দীঘলীয়া দিনটোৰ কথা উল্লেখ কৰি আহিছোঁ। এই সংক্ৰান্ততেই অনেকে অনেক ধৰণৰ মন্তব্য কৰিলেও আমি এই বুলি বিশ্বাস কৰোঁ যে ঈশ্বৰে গোটেই সৌৰ নিয়মটোকেই স্তব্ধ কৰি দিছিল। যীহুচুৱাই যুদ্ধ কৰিবলৈ সুবিধা হ'বৰ কাৰণে অধিক পোহৰ, কম উত্তাপ আৰু অধিক সময় বিচাৰিছিল। ঈশ্বৰে তেওঁৰ এই মনোকামনা সিদ্ধ কৰিবলৈকেই গোটেই সৌৰ নিয়মটোকেই সেই দিনটোৰ বাবে স্তব্ধ কৰি দিছিল। ঈশ্বৰে এই মহাপৰাক্ৰমী কাৰ্যটো কৰাৰ বাবেহে যীহুচুৱা যুদ্ধত জয়যুক্ত হৈছিল। এগৰাকী পণ্ডিতে এই কথাটোক হাস্যকৰ যেন জ্ঞান কৰি কৈছিল যে ঈশ্বৰে সাধাৰণ এজন মানুহৰ কথামতেই গোটেই বিশ্বব্ৰহ্মাণ্ডখনকে স্তব্ধ কৰি দিছিল। পণ্ডিতজনৰ কথাটো এফালৰ পৰা ঠিকেই, সাধাৰণ এজন মানুহৰ বাবেই ঈশ্বৰে ইমান ডাঙৰ কাম এটা কৰি পেলাইছিল। কথাটো অযুক্তিকৰ যেন লাগিলেও আপুনি জানেনে প্ৰিয় শ্ৰোতা, তাতকৈও বহুগুণে ডাঙৰ কাম এটা ঈশ্বৰে সাধাৰণ মানুহৰ বাবে কৰিছিল। হয়, তেওঁ নিজৰ একমাত্ৰ পুত্ৰ যীশুখ্ৰীষ্টকেই সাধাৰণ অতি সাধাৰণ পাপী মানুহবিলাকৰ বাবে মৰিবলৈ এই জগতলৈ পঠাইছিল। যীহুচুৱাৰ সময়ত সূৰ্যটোক এঠাইত স্থিৰ কৰি ৰাখি ঈশ্বৰে তেওঁৰ জ্ঞান আৰু শক্তিৰ প্ৰমাণ দেখুৱাইছিল। সেইদৰে তেওঁ নিজৰ পুত্ৰক এজন মানুহ হ'বলৈ আৰু ক্ৰুচত মৰিবলৈ এই জগতলৈ পঠাই দি তেওঁৰ প্ৰেম প্ৰকাশ কৰিছিল। পণ্ডিতজনে ইয়াকো হাস্যকৰ বুলি ক'ব পাৰে, কিন্তু আমি এই কাৰ্যটোক চিনাকি দিবলৈ এটা সুন্দৰ শব্দ আমাৰ হাতত আছে, সেইটো হৈছে অনুগ্ৰহ। কিয়নো অনুগ্ৰহেৰেহে বিশ্বাসৰ দ্বাৰাই তোমালোকে পৰিত্ৰাণ পালা, আৰু সেয়ে তোমালোকৰ পৰা নহয়, ঈশ্বৰৰহে দান। ইফিচিয়া 2:8। প্ৰিয় শ্ৰোতা, প্ৰভু যীশুখ্ৰীষ্ট আপোনাৰ পৰিত্ৰাণৰ বাবেও ক্ৰুচত হত হ'ল। তেওঁ আপোনাৰ কাৰণেই এই জগতলৈ আহিছিল, আপোনাৰ পাপৰ বাবেই নানান দুখ ভোগ কৰিছিল, ক্ৰুচত হত হৈ তিনিদিনৰ দিনা পুনৰ জি উঠিছিল। আপোনাক পুনৰুত্থানৰ নিশ্চয়তা দিবলৈকেই তেওঁ এই মহান কাৰ্য সিদ্ধ কৰিলে। এজন সাধাৰণ মানুহৰ কাৰণে ঈশ্বৰে দেখুওৱা ইমান মৰম প্ৰীতি অসম্ভৱ যেন লাগিব পাৰে, কিন্তু এয়া সত্য যে তেওঁ আপোনাক অতিশয় প্ৰেম কৰে। অকল আপোনাকেই বা মোকেই নহয়, গোটেই জগতৰ প্ৰতিজন লোককেই তেওঁ প্ৰেম কৰে, সকলোকে তেওঁ প্ৰেম কৰে। আপুনি বাৰু তেওঁৰ এই প্ৰেম হৃদয়েৰে উপলব্ধি কৰিব পাৰিছেনে? প্ৰিয় শ্ৰোতা, কণ্টেক্ট ভাবি চাওকচোন। আজিলৈ ইমানতেই সামৰিছোঁ। ঈশ্বৰ আপোনাৰ সহায় হওক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।